বিচাৰকৰ্তাবিলাক পাঁচ অধ্যায় ডবুৰাৰ গীত। সেইদিনাখন ডবুৰা আৰু অবিনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে। নেতাসকলে ইজৰাইলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে। লোকসকলে স্বেচ্ছাই আনন্দেৰে আগবাঢ়ি গ'ল। আমি যিহুৱাৰ প্ৰশংসাৰ গীত কৰোঁ। সেই ৰজাসকল শুনা, নেতাসকল মনোযোগ দিয়া, মই যিহুৱাৰ উদ্দেশ্যে গান কৰিম। মই ইজৰাইলৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম। হে যিহুৱা, তুমি যেতিয়া চেৰীৰ পৰা ওলাই আহিছিলা, ইডুমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে, যিহুৱাৰ সাক্ষাতে পৰ্বতমালা কঁপি উঠিছিল, এনেকি ইজৰাইলৰ ঈশ্বৰ যিহুৱাৰ সাক্ষাতে চিনই পৰ্বত কঁপি উঠিল। চমগড় আৰু জাইলৰ দিনত ৰাজ আলিবোৰ জনশূন্য হৈ পৰিছিল আৰু পথিকসকলে বেকা বাটেদি যাতায়ত কৰিছিল। মই ডবুৰাই নেতৃত্ব নিদিয়ালৈকে ইজৰাইলৰ ভূমিত কৃষকসকল নাছিল। মই ইজৰাইলবাসীৰ মাতৃৰ দৰে হলোঁ। লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল। তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিছ হাজাৰ ইজৰাইল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলোঁ। মোৰ মন ইজৰাইলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছাই আনন্দেৰে যুদ্ধলৈ গৈছিল। সেইসকলৰ বাবে আমি যিহুৱাৰ ধন্যবাদ কৰোঁ। তোমালোক যিসকলে বগা গাধত উঠি পিঠিৰ আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা, আৰু তোমালোকে যিসকলে পথত খোজকাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাবা। তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুধৰসকলৰ মাত কথা শুনা। তাত তেওঁলোকে যিহুৱাৰ ধাৰ্মিকতাৰ কাৰ্যবোৰ কথা পুনৰাই কয়, আৰু ইজৰাইলত যিহুৱাৰ সৈন্যসকলে কৰা ধাৰ্মিকতাৰ কাৰ্যবোৰ বৰ্ণনা কৰে। তাৰ পাছত যিহুৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ'ল। হাড় পোৱা ডবুৱা, হাড় পোৱা, হাড় পোৱা, হাড় পোৱা গীত গান কৰা। সেই অবিনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা বন্দী কৰি লৈ যোৱা। তাৰ পাছত জীয়াই থকা লোকসকল গণ্য মান্য লোকৰ ওচৰলৈ নামি আহিল। যিহুৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল। কিছু লোক আহিল ইফ্ৰইমৰ পৰা, য'ত অমালিকীয়াসকলে বাস কৰিছিল। তোমালোকৰ পাছে পাছে বেঞ্জামিনৰ বংশৰ লোক আহিল। মাখিৰৰ পৰা সেনাপতিসকল নামি আহিল, আৰু জবুলুনৰ বংশৰ লোকসকলে শাসনকৰ্তা দণ্ডলৈ নামি আহিল। ইছাখৰ মুখ্য লোকসকল ডবুৰাৰ লগত আছিল, আৰু ইছাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ'ল। ৰুবেনৰ ফৈদৰ মাজত অনেক দৃহ মনৰ লোক আছিল। তোমালোকে মেৰচাক ৰখীয়াবোৰৰ বাহিৰ শব্দ শুনি শুনি কিয় মেৰচাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰুবেনৰ বংশত অনেক দৃহ মনা লোক আছিল। গিলিয়দৰ বংশৰ লোকসকল জৰ্দনৰ সিপাৰে বাস কৰিলে, আৰু ডানফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আছেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে। জবুলুন আৰু নপ্তালি ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক। ৰজাসকলে আহি যুদ্ধ কৰিলে। কনানৰ ৰজাসকলে যুদ্ধ কৰিলে। মগিদুৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে, কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে। আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে। নিজ নিজ পদবোৰৰ পৰা তৰাবোৰে চিচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। কিছুন নদীয়ে সিহঁতক উটুৱাই নিলে, সেই প্ৰাচীন কালৰ নদীৰ পানী। কিছুন নদীয়ে শত্ৰুবোৰক উটুৱাই নিলে। সি মোৰ মন শক্তিশালী হৈ আগবাঢ়া। তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল। তেওঁ শক্তিশালী ঘোঁৰাবোৰে চেকুৰি দৌৰিবলৈ ধৰিলে। জিহুৱাৰ দূতে কৈছে, মেৰুচ চহৰক অভিশাপ দিয়া, তাৰ নিবাসীসকলক অতিশয় হাও দিয়া, কিয়নো সিহঁত জিহুৱাৰ সহায়ৰ অৰ্থে নাহিল, বীৰসকলৰ বিৰুদ্ধে যুদ্ধত জিহুৱাক সহায় কৰিবলৈ নাহিল। কেনিয়া হেবৰৰ ভাইজা জায়েল আন মহিলাসকলতকৈ ধন্যা মহিলা, তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা। চিচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে, এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে। তেওঁ তম্বু বন্ধা খুঁটিটোলৈ নিজৰ হাত মেলিলে, বনোৱাৰ হাতুৰিটো সোঁ হাতত ল'লে, চিচৰাক হাতুৰিয়ে আঘাত কৰি তেওঁ মূৰ ভাঙিলে। মূৰৰ কাষেদি খুঁটি বিন্ধাই চিচৰাৰ মূৰৰ লাও খোলা গুৰি কৰিলে। তেওঁ ভৰিৰ ওচৰত মূৰ গুজি চিচৰা পৰি গ'ল আৰু য'ত পৰিছিল তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল সেই ঠাইতে তেওঁক নৃশংসভাৱে বধ কৰা হ'ল। চিচৰাৰ মাতৃয়ে এখন খিৰিকীয়েদি জুমি চালে। তেওঁ জালি কটা খিৰিকীৰে চাই চিঞৰি ক'লে, চিচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই? তেওঁ জ্ঞানৱতী গিৰিবোৰে উত্তৰ দিলে আৰু তেওঁ একে উত্তৰকে নিজকে নিজে দিলে, তেওঁলোকে লোট দ্ৰব্য পাই ভাগ কৰা নাই নেকি? প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী, চিচৰাৰ কাৰণে খমখমীয়া ৰঙীন পোছাক, ফুল কৰা ৰঙীন পোছাক, মূৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক। হে জিহুৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়, কিন্তু যিসকলে তোমাক প্ৰেম কৰে সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত 40 বছৰলৈকে শান্তি আছিল।